এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, দেশৰ আন্তঃগাঁথনি খণ্ডত ব্যাপক বৃদ্ধিৰ লক্ষ্যৰে লোকসভাত আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল। বাজেটত উত্তৰ পূবৰ 5খন ৰাজ্যত 5টা বিশেষ পৰ্যটনস্থলী স্থাপন আৰু উন্নয়নৰ বাবে প্ৰস্তাৱ গ্ৰহণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাবীৰ চিলাৰায়ৰ 516 সংখ্যক জয়ন্তী উদযাপন। মঙলদৈত চিলাৰায়ৰ 37 ফুট উচ্চতাৰ পূৰ্ণবয় প্ৰতিমূৰ্তি মুখ্যমন্ত্ৰীৰ উন্মোচন। পশ্চিম গোৱালপাৰাত আজি 24,474 গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ অন্তিমখন খেলত আজি কেৰালাৰ বিৰুদ্ধে ছাৰ্ভিচেছৰ 1-0 গ'লৰ ব্যৱধানত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত 2026-27 বৰ্ষৰ বাজেট দাখিল কৰে। বাজেটত দেশৰ আন্তঃগাঁথনি, কাৰিকৰী আৰু বৈদ্যুতিন খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই বাজেটত উত্তৰ পূবৰ 5খন ৰাজ্যত 5টা বিশেষ পৰ্যটনস্থলী স্থাপন আৰু উন্নয়নৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ লগতে অঞ্চলটোৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে 4,000খন ই বাছৰ চলাচলৰ বাবেও বাজেটত প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ লগতে অসম, অৰুণাচল প্ৰদেশ, ছিক্কিম, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৌদ্ধ ধৰ্মৰ সৈতে জড়িত তীৰ্থস্থানসমূহৰ বিকাশৰ আঁচনিটো বাজেটৰ জৰিয়তে অনুমোদন জনোৱা হয়।
Focus on Purvodaya states and northeastern regions. Purvodaya, I propose the development of an integrated east coast industrial corridor with a well-connected node at Durgapur, creation of 5 tourism destinations in 5 Purvodaya states, and the provision of 4,000 e-buses. Buddhist sites in northeastern region. The northeastern region is a civilizational confluence of Theravada and Mahayana or Vajrayana traditions. I propose to launch a scheme for development of Buddhist circuits in Arunachal Pradesh, Sikkim, Assam, Manipur, Mizoram and Tripura. The scheme will cover preservation of temples and monasteries, pilgrimage interpretation centers, connectivity and program pilgrim amenities.
সেৱাখণ্ডৰ বিকাশত গুৰুত্ব আৰোপ কৰি বিত্তমন্ত্ৰী শ্ৰী সীতাৰমণে এই খণ্ডৰ উপযোগীকৈ কৌশল বিকাশৰ বাবে উচ্চ শিক্ষাখণ্ডৰ প্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে নতুন শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয়, ছাত্ৰীনিবাস আদি স্থাপনৰ প্ৰস্তাৱ উত্থাপন কৰে। ভাৰতৰ বৰ্ধিত এনিমেচন, ভিজুৱেল এফেক্ট, গেমিং আৰু কমিক উদ্যোগ খণ্ডত 2030 চনৰ ভিতৰত 20 লাখ দক্ষতা সম্পন্ন লোকৰ প্ৰয়োজন হ'ব বুলিও বাজেট উত্থাপন কৰি তেওঁ মত প্ৰকাশ কৰে। ইয়াৰ বাবে মুম্বাইত এখন ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তিৰ প্ৰতিষ্ঠান স্থাপনৰ প্ৰস্তাৱ দিয়াৰ লগতে আজিৰ বাজেটত উত্তৰ পূৰ্বাঞ্চলত এখন নতুন ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান স্থাপনৰো প্ৰস্তাৱ দিয়া হয়। মানসিক স্বাস্থ্যৰ চিকিৎসা আৰু উন্নতিৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰি আজিৰ বাজেটত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ এটা দ্বিতীয় শাখা খোলাৰ বিষয়েও প্ৰস্তাৱ দিয়া হয়। চৰকাৰে ৰাঁচী আৰু তেজপুৰৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানকেইটাকো বিশেষ ধৰণে উন্নীতকৰণ কৰিবলৈ প্ৰচেষ্টা চলাব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ভাষণত উল্লেখ কৰে। যুৱচামৰ বাবে দক্ষতাভিত্তিক জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে 3খন নতুন সৰ্বভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰাৰ লগতে পৰৱৰ্তী 5টা বছৰত 1 লাখ স্বাস্থ্যখণ্ডৰ পেছাদাৰী লোকৰ সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰস্তাৱো আজি বাজেটত উত্থাপন কৰা হয়। এইবেলি বাজেটত উত্থাপন কৰা অনুসৰি 5খন আঞ্চলিক চিকিৎসা বিশেষ কেন্দ্ৰ স্থাপন কৰাৰ বাবে ৰাজ্যসমূহক সাহায্য আগবঢ়োৱা হ'ব। স্বাস্থ্যখণ্ডত 1.5 লাখ গৰাকী শুশ্ৰূষাকাৰীক প্ৰশিক্ষণ দিয়া হ'ব। জিলা চিকিৎসালয়সমূহত জৰুৰীকালীন আৰু ট্ৰমা কেন্দ্ৰ স্থাপনৰ জৰিয়তে 50% সামৰ্থ্য বৃদ্ধি কৰা হ'ব। বাজেটত দিব্যাংগসকলক সবল কৰি তোলাৰ বাবে বিশেষ প্ৰস্তাৱ দিয়া হৈছে। তেওঁলোকৰ বাবে মৰ্যাদাসম্পন্ন জীৱিকা নিশ্চিত কৰাৰ উদ্দেশ্যে দিব্যাংগ কৌশল যোজনা আৰু তেওঁলোকৰ বাবে কৃত্ৰিম অংগ প্ৰত্যংগ সংৰোপণত সুচলতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে দিব্যাংগ চাহাৰা যোজনা মুকলি কৰা হ'ব। আয়ুৰ্বেদ চিকিৎসাৰ শৃংখলিত শিক্ষা পদ্ধতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে 3খন নতুন প্ৰতিষ্ঠান নিৰ্মাণৰ বাবেও আজিৰ বাজেটত প্ৰস্তাৱ দিয়া হয়। দেশক জৈৱ ভেষজ নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বিত্তমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী 5 বছৰত 10,000 কোটি টকা ব্যয় সাপেক্ষ বায়ু ফাৰ্মা শক্তি শীৰ্ষক এখন আঁচনি ঘোষণা কৰিছে। চলিত বছৰৰ 1 এপ্ৰিলৰ পৰা নতুন আয়কৰ আইন বলবৎ হ'ব বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে শীঘ্ৰে সৰলীকৃত আয়কৰৰ নিয়মাৱলী ঘোষণা কৰা হ'ব বুলিও মন্তব্য কৰে। বিমানখণ্ডত নিৰ্বিনিয়োজন বৃদ্ধি কৰাৰ উদ্দেশ্যে সীমা শুল্ক হ্ৰাস কৰাৰ বিষয়েও আজিৰ বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিদেশ ভ্ৰমণৰ পেকেজত উৎসতে কৰ্তন কৰা কৰৰ হাৰ 2% হ্ৰাস কৰাৰ প্ৰস্তাৱো বাজেটত দিয়া হৈছে। মহিলাসকলৰ উৎকৰ্ষ সাধনৰ বাবে শ্ৰী মাৰ্চ প্ৰকল্পৰ বিষয়ে আজি ঘোষণা কৰা হয়। ইয়াৰ লগতে ভাষিক ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ সম্পৰীক্ষা আৰু বিকাশৰ উদ্দেশ্যে এটা বহুভাষিক AI মঞ্চ ভাৰত বিশ্বৰ গঠনৰ প্ৰস্তাৱো বাজেটত দিয়া হৈছে। 15খন পুৰাতাত্বিক স্থলৰ বিশেষ বিকাশ সাধনৰ বাবেও প্ৰস্তাৱ দিয়া হৈছে। দেশত 7টা দ্ৰুতগতিৰ ৰেল কৰিডৰ স্থাপনৰ বিষয়েও বাজেটত উল্লেখ কৰা হয়। বাজেট দাখিলৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বাজেটক জনমুখী আৰু দেশৰ উন্নয়নমুখী বাজেট বুলি অভিহিত কৰে।
मुझे बहुत खुशी है कि इस बजट में टूरिज्म और विशेषकर नॉर्थ ईस्ट में टूरिज्म को बढ़ावा देने के लिए भी ठोस कदम उठाए गए हैं। भारत के अलग अलग राज्यों को ताकतवर बनाकर संतुलित विकास की नींव भी इस बजट में मजबूत की गई है। साथियों, हमारे देश में 10 करोड़ से ज्यादा महिलाएं सेल्फ हेल्प ग्रुप से जुड़ी हैं और बड़ा सफल अभियान रहा है। महिलाओं द्वारा निर्मित, महिलाओं द्वारा संचालित सेल्फ हेल्प ग्रुप का आधुनिक इकोसिस्टम बने, बजट में इसे प्राथमिकता दी गई। कोशिश यही है कि हर घर लक्ष्मी जी पधारे।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
মহাবীৰ চিলাৰায়ৰ 516 সংখ্যক জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদ তথা কোচ ৰাজবংশী সন্মিলনৰ সহযোগত আজি মঙলদৈত কেন্দ্ৰীয়ভাৱে চিলাৰায় দিৱসৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকি মহাবীৰগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰীয়ে কোচ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ তথা প্ৰাচীন দৰং ৰাজ্যক পৰ্যটন কেন্দ্ৰ হিচাপে বিকাশৰ বাবে 50 কোটি টকাৰ প্ৰকল্পৰ কথা ঘোষণা কৰে। তেওঁ লোকনিৰ্মাণ বিভাগ তথা জিলা প্ৰশাসনক এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই আজি মঙলদৈত চিলাৰায়ৰ 37 ফুট উচ্চতাৰ এটা পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে এখন শিশু উদ্যান উদ্বোধন কৰে। ডঃ শৰ্মাই কয় যে বীৰ চিলাৰায়ে দুৰ্জয় সাহস আৰু প্ৰবল পৰাক্ৰমেৰে অসমৰ ইতিহাস সমৃদ্ধ কৰি থৈ গৈছে। মহান বীৰগৰাকীৰ দেশপ্ৰেমৰ আদৰ্শই নৱপ্ৰজন্মক উদ্বুদ্ধ কৰি ৰাখিব বুলি তেওঁ মন্তব্য কৰে।
স্বদেশ প্ৰেম, দুৰ্জয় সাহস আৰু বীৰ গাথাৰে অসমৰ জাতীয় জীৱনৰ সোণালী অধ্যায়ৰ সূচনা কৰা বিশ্ব মহাবীৰ চিলাৰায় আজিৰ এই পবিত্ৰ দিনটোত মই গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছো। অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত যিসকল পুৰোধা ব্যক্তিয়ে অনন্য বৰঙণি যোগাই গৈছে, সেইসকলৰ অন্যতম হৈছে বিশ্ব মহাবীৰ চিলাৰায়। ভাষা, সাহিত্য, সংস্কৃতি, আধ্যাত্মিকতা, সমাজ সংস্কাৰৰ দিশত চিলাৰায়ে দেখুৱাই যোৱা আদৰ্শ অসম ইতিহাসৰ এক সোণোৱালী অধ্যায়। অসমীয়া জাতিসত্তাৰ নিৰ্মাণৰ এগৰাকী প্ৰধান খনিকৰ আছিল চিলাৰায়।
গুৱাহাটীৰ আমিনগাঁৱত বিভিন্ন কাৰ্যসূচীৰে চিলাৰায় জয়ন্তী পালন কৰা হয়। শ্ৰীভূমি জিলাৰ বিজেপি কাৰ্যালয়তো বীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি ভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত জিলাখনৰ মতিয়াত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে চিলাৰায় দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বাক্সা জিলাৰ শালবাৰীৰ নিমুৱা বাপুজী হাইস্কুল খেলপথাৰত জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু নিমুৱা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা তথা মহিলা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে চিলাৰায় দিৱস উদযাপন কৰা হয়। ধেমাজি জিলাৰ কমলপুৰত ভাৰতীয় জনতা পাৰ্টীৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা সমিতিৰ উদ্যোগত চিলাৰায় দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। মাজুলী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত চিলাৰায় ভৱনত মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানতে মাজুলী জিলা সন্মিলনীৰ প্ৰতিষ্ঠাপক সভাপতি ললিত চন্দ্ৰ দত্তলৈ মৰণোত্তৰভাৱে চিলাৰায় বঁটা আগবঢ়োৱা হয়। তদুপৰি মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াক মাজুলী বন্ধু সন্মান প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰে। এই অনুষ্ঠানত জনজাতিৰ বাবে সংৰক্ষিত গোৱালপাৰা পশ্চিম সমষ্টিৰ 24,474 গৰাকী মহিলাক অসম ৰাজ্যিক গ্ৰামীণ আৰু নগৰীয়া জীৱিকা অভিযানৰ জৰিয়তে 24,53,50,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। 3,679 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই নতুন ভৱনত 2,250খন বিচনাযুক্ত সাধাৰণ ৱাৰ্ড, 400খন বিচনাযুক্ত আছুতীয়া ৱাৰ্ড, 28খন বিচনাযুক্ত জটিল আৰু লঘু অস্ত্ৰোপচাৰ কক্ষ আৰু 1,670খন বাহন ৰখাৰ ঠাইৰ সুবিধা থাকিব। লগতে 250খন বিচনাযুক্ত ICU ৱাৰ্ড, 100খন বিচনাযুক্ত জৰুৰীকালীন ৱাৰ্ড আৰু ৰেডিঅলজি সেৱাৰ ব্যৱস্থা থাকিব। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অশোক সিংহল উপস্থিত থাকে। আজি পবিত্ৰ মাঘী পূৰ্ণিমা। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। শিৱসাগৰ জিলাৰ ডিমৌৰ কলালুৰ গাঁৱৰ ঐতিহাসিক শ্ৰী শ্ৰী গৰখীয়া থানত ধৰ্মীয় ৰীতি নীতিৰে মাঘী পূৰ্ণিমা পালন কৰা হৈছে। প্ৰতিবছৰে পালন কৰা এই উৎসৱত দূৰ দূৰণিৰ বহু লোকৰ আগমন ঘটে। এই উপলক্ষে আবেলিৰ পৰা গোটেই নিশা নাম প্ৰসংগ, গৰখীয়া সকাম আৰু পূজাৰ লগতে মেলাও অনুষ্ঠিত হয়। স্থানীয় লোকসকলৰ লোকবিশ্বাস আৰু সংস্কৃতিৰ সৈতে এই উৎসৱ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বুলি তেওঁলোকে বিশ্বাস কৰে। গোৱালপাৰা জিলাৰ ঐতিহাসিক শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠ স্থানত মাঘী পূৰ্ণিমা উপলক্ষে কালিৰে পৰা নদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ আৰু মেলা অনুষ্ঠিত হৈছে। 8 ফেব্ৰুৱাৰীলৈ চলিবলগীয়া এই যজ্ঞ আৰু মেলাৰ অংশ হিচাপে পূজা অৰ্চনা, গীতা পাঠ, ধৰ্মীয় কাৰ্যসূচী, কবি সন্মিলন, গ্ৰন্থমেলা, গ্ৰন্থ উন্মোচন, চিত্ৰাংকন প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ পবিত্ৰ মিলনভূমি শ্ৰী সূৰ্য পাহাৰলৈ বছৰৰ প্ৰতিটো দিনত তীৰ্থযাত্ৰীৰ আগমন ঘটে যদিও মাঘী পূৰ্ণিমা উপলক্ষে এই স্থানত অগণন লোকৰ সমাগম হয়। কাঁহ শিল্পৰ নগৰী বৰপেটা জিলাৰ সৰ্থেবাৰীতো মাঘী পূৰ্ণিমা উপলক্ষে ঐতিহাসিক সভা মহোৎসৱ অনুষ্ঠিত হৈছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
গোলাঘাট জিলাৰ মেৰাপানী নাৰায়ণপুৰৰ গান্ধীৰাম লয়িং সমন্বয় ক্ষেত্ৰত কালিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলাৰ অধিৱেশন অনুষ্ঠিত হৈছে। আজি অধিৱেশনৰ দ্বিতীয় দিনা ধৰ্মধ্বজা উত্তোলনৰ পাছতে ভাগৱতসহ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই অধিৱেশনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলাৰ 15খন আঞ্চলিক শাখাৰ 10 সহস্ৰাধিক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰিছে। জিলাখনৰ দৈয়াং আঞ্চলিক শাখাৰ উদ্যোগত 55খন প্ৰাথমিক শাখাৰ 5 শতাধিক আয়তি ভকতে অতিথি আপ্যায়নৰ বাবে শ্ৰমদান কৰিছে। অধিৱেশনত 300 লোকে একেলগে ভোজন গ্ৰহণ কৰিব পৰাকৈ ব্যৱস্থা কৰা হৈছে। কালি অধিৱেশনৰ প্ৰথম দিনা মহিলাসকলৰ দিহানাম পৰিৱেশনৰ লগতে 3খন ধৰ্মগ্ৰন্থ উন্মোচন কৰা হয়। আজি অধিৱেশনৰ দ্বিতীয় দিনটোত ধৰ্মধ্বজা আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে দিনৰ ভাগত মুকলি সভা আৰু নিশালৈ অংকীয়া ভাওনা মঞ্চস্থ কৰা হ'ব। মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু জোনাই ধেমাজিবাসীৰ সহযোগত আজিৰে পৰা 4দিনীয়া কাৰ্যসূচীৰে বেৰাঘাটৰ চিয়াংলালী নৈৰ পাৰত 3য় পবা বৰ্ষাৰণ্য প্ৰাকৃতিক মহোৎসৱ অনুষ্ঠিত হৈছে। বনাঞ্চলখনৰ সংৰক্ষণ, ভৱিষ্যৎ প্ৰজন্মক প্ৰকৃতিৰ সৈতে একাত্ম কৰি তোলা আৰু পৰ্যটনৰ বিকাশৰ বাবে এই মহোৎসৱ উদযাপন কৰা হৈছে। এইবাৰ 3তৰপীয়া কাৰ্যসূচীৰে পালন কৰা মহোৎসৱৰ অংশ হিচাপে সজাগতা সভা, প্ৰকৃতি বিষয়ক আলোকচিত্ৰ প্ৰদৰ্শন প্ৰতিযোগিতা, গ্ৰন্থমেলা, বনাঞ্চলত ট্ৰেকিং প্ৰশিক্ষণ, চৰাই চিনাক্তকৰণ আৰু সংৰক্ষণ বিষয়ক কাৰ্যকলাপ, নৌকা বিহাৰ ধৰি বিভিন্ন আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতিঙিমাৰীত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কনিষ্ঠ প্ৰশাসনিক সহায়ক পদৰ বাবে লিখিত পৰীক্ষাসমূহ অনুষ্ঠিত হয়। পুৱা 10 বজাত আৰম্ভ হোৱা এই পৰীক্ষাত 1990 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। জিলাখনৰ 5খন শিক্ষানুষ্ঠানত অনুষ্ঠিত এই পৰীক্ষাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয়। ৰাজ্যৰ শিক্ষাখণ্ডৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে কাইলৈ শোণিতপুৰ জিলাৰ 8খন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই নৱনিৰ্মিত বিদ্যালয় ভৱনকেইটা মুকলি কৰিব। জিলাখনত কাইলৈ ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনৰ আধাৰশিলা স্থাপন কৰা হ'ব। 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ বি পৰ্যায়ৰ অন্তিমখন খেলত আজি ছাৰ্ভিচেছ দলে কেৰালাক 1-0 গ'লৰ ব্যৱধানত পৰাজিত কৰে। ছাৰ্ভিচেছ দলৰ অভিষেক পাৱাৰে প্ৰথমাৰ্ধৰ 18 মিনিটত গ'ল কৰি দলটোক গুৰুত্বপূৰ্ণ অগ্ৰগতি দিয়ে। এই জয়েৰে ছাৰ্ভিচেছ দলে প্ৰতিযোগিতাত 6 পইণ্ট লাভ কৰি গ্ৰুপ বিৰ কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ 3 ফেব্ৰুৱাৰীত চিলাপথাৰ আৰু ঢকুৱাখনাত অনুষ্ঠিত হ'ব। পৰহিলৈ চিলাপথাৰত পুৱা 9 বজাত তামিলনাডু আৰু পঞ্জাৱৰ মাজত খেল অনুষ্ঠিত হ'ব। দিনৰ 2 বজাত দ্বিতীয়খন খেলত অসম আৰু কেৰালা মুখামুখি হ'ব। একেটা দিনতে ঢকুৱাখনৰ বিষ্ণুৰাম দলে খেলপথাৰত পুৱা 9 বজাত ৰেলৱে আৰু ৰাজস্থানৰ মাজত খেল অনুষ্ঠিত হ'ব। দিনৰ 2 বজাত বিগত বৰ্ষৰ চেম্পিয়ন পশ্চিমবংগৰ বিৰুদ্ধে ছাৰ্ভিচেছ দল খেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। দেশৰ আন্তঃগাঁথনি খণ্ডত ব্যাপক বৃদ্ধিৰ লক্ষ্যৰে লোকসভাত আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল। বাজেটত উত্তৰ পূবৰ 5খন ৰাজ্যত 5টা বিশেষ পৰ্যটনস্থলী স্থাপন আৰু উন্নয়নৰ বাবে প্ৰস্তাৱ গ্ৰহণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাবীৰ চিলাৰায়ৰ 516 সংখ্যক জয়ন্তী উদযাপন। মঙলদৈত চিলাৰায়ৰ 37 ফুট উচ্চতাৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি মুখ্যমন্ত্ৰীৰ উন্মোচন। পশ্চিম গোৱালপাৰাত আজি 24,474 গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ। আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ অন্তিমখন খেলত আজি কেৰালাৰ বিৰুদ্ধে ছাৰ্ভিচেছৰ 1-0 গ'লৰ ব্যৱধানত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।